এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। দুৰ্গাপূজাৰ পূৰ্বে পি টি চি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কোকৰাঝাৰত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই দুটমাত অনুষ্ঠিত বিজয় সংকল্প সভাত অংশ লৈ এইদৰে কয়, আসন্ন পি টি চিৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে এটা শক্তিশালী দল হিচাপে প্ৰতিষ্ঠা হবলৈ সমৰ্থ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ ওদালগুৰিত হ'বলগীয়া বিজয় সংকল্প সভাত অংশ ল'ব। তিনি পৰিষদীয় সমষ্টিত তেওঁ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে সভাত অংশ লোৱাৰ কথা। খৈৰাবাৰী পৰিষদীয় সমষ্টিত প্ৰথমখন সংকল্প সভা অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই সভাৰ অন্তত ভেৰগাঁও আৰু ননৈ চেৰফাং পৰিষদীয় সমষ্টিত আয়োজিত সভাত অংশ ল'ব। জিলা প্ৰশাসনে কাইলৈ দিনৰ 2 বজাৰ পৰা হ'বলগীয়া এই সভাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে মঙলদৈ মাজিকুছি সংযোগী পথ নিৰ্মাণত অনুমোদন জনাইছে। উত্তৰ পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত প্ৰায় 45 কোটি 31 লাখ টকা ব্যয়েৰে 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা নিৰ্মাণ কৰা হ'ব। উত্তৰ পূব উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই পথছোৱাই দৰং আৰু ওদালগুৰি জিলাক পোনপটীয়াকৈ সংযোগ কৰিব আৰু মঙলদৈ আৰু ভেৰগাঁৱৰ মাজৰ দূৰত্ব 7.2 কিলোমিটাৰ হ্ৰাস কৰিব। আকাশবাণীৰ 90 বছৰীয়া বৰ্ণিল পৰিক্ৰমাক উদযাপন কৰাৰ উদ্দেশ্যে আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ উদ্যোগত কাইলৈ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত কেইটামান বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাইলৈ পুৱা 9:30 বজাৰ পৰা আকাশবাণীৰ 90 বছৰ শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল 90 বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্ৰশ্নাৱলী থাকিব। বিশিষ্ট কুইজ পৰিচালক দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাই এই প্ৰতিযোগিতা পৰিচালনা কৰিব। দুজনকৈ সদস্য থাকিবলগীয়া দলটো একেখন শৈক্ষিক প্ৰতিষ্ঠান অথবা ভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰো হ'ব পাৰে। কাইলৈ দুপৰীয়া 1 বজাৰ পৰা আকাশবাণীৰ 90 বছৰীয়া পৰিক্ৰমা ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু ঐতিহাসিক পৰম্পৰা ঘটনা পৰিঘটনাক সামৰি অসমীয়াত আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ শিক্ষাৰ্থীসকলে কুইজ আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব। বিজয়ীসকলক আকৰ্ষণীয় পুৰস্কাৰ প্ৰদান কৰাৰ লগতে আকাশবাণীৰ যুৱবাণী অনুষ্ঠানত ভাগ ল'বলৈ আমন্ত্ৰণ জনোৱা হ'ব। কাইলৈ বিয়লি 4 বজাত শেহতীয়াকৈ অনুষ্ঠিত আকাশবাণী গুৱাহাটীৰ যুৱবাণী শাখাৰ সংগীতৰ অডিশ্যনত উত্তীৰ্ণ হোৱা সকলোকো প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব। কাইলৈ সন্ধিয়া 5:30 বজাৰ পৰা নতুন প্ৰজন্মৰ ৰেডিঅ' অনুৰাগী যুৱক যুৱতীসকলে দেশপ্ৰেমমূলক গীত কবিতা নৃত্যৰ এটি অনুষ্ঠান পৰিৱেশন কৰিব। তামোলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু কৃষি বিভাগৰ সহযোগত আজি অনুষ্ঠিত কৃষক সজাগতা সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে অংশগ্ৰহণ কৰি কৃষকসকলক সন্মান জনাবলৈ আহান জনায়। তামোলপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখনত অধ্যক্ষগৰাকীয়ে কয় যে কৃষক ৰাইজে আমাৰ সমাজখন ধৰি ৰাখিছে। কৃষকসকল ভালকৈ চলিলেহে দেশ ভালকৈ চলিব, সেয়েহে আমি সকলো কৃষককে গুৰুত্ব দিয়া উচিত বুলি তেওঁ প্ৰকাশ কৰে। বিজেপি কিষাণ মৰ্চা অসমৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ সঞ্জীৱ বৰাই আঁত ধৰে। এই সভাত তামোলপুৰ জিলাৰ অন্তৰ্গত 6টা মণ্ডলৰ 2 শতাধিক প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ বকুল উচ্চ ইংৰাজী বিদ্যালয়ত আজি কিশোৰ কিশোৰীসকলৰ মানসিক স্বাস্থ্য সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়। মহিলা সবলীকৰণ কেন্দ্ৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত এই সভাত ডিব্ৰুগড় জিলাৰ সমাজ কল্যাণ বিষয়াৰ লগতে বকুল উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ ৰাভাই অংশ লয়। অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ ধ্ৰুৱজ্যোতি ভূঞাই কিশোৰ কিশোৰীসকলৰ মানসিক স্বাস্থ্য আৰু ইয়াৰ বিকাশ সন্দৰ্ভত ভাষণ দিয়ে। কিশোৰ কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ল'ব লগা সাৱধানতা আৰু সজাগতা প্ৰসাৰৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱকসকলে ল'ব লগা ভূমিকা সন্দৰ্ভতো পৰামৰ্শ আগবঢ়ায়। এই সভাত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকল আৰু জিলা সংকল্প মহিলা সবলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। ডিব্ৰুগড়ৰ মিলন নগৰৰ লুইচ নন্দন দিহিঙীয়া নামৰ এটি 11 বছৰীয়া কিশোৰ আজি বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছে। কিশোৰটিৰ বিষয়ে কোনো ব্যক্তিয়ে সম্ভেদ পালে ওচৰৰ আৰক্ষীৰ লগতে 9845836505 এই নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত।